আমাৰ মহান ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টৰ নামত নমস্কাৰ প্ৰিয় শ্ৰোতা, এয়া মুকলি কৰিবলৈ লৈছো বাইবেল অধ্যয়নৰ ধাৰাবাহিক অসমীয়া অনুষ্ঠান ভক্তি বচন। পাপে ভৰা পৃথিৱীলৈ আশাৰ বাতৰি কঢ়িয়াই অনা ঈশ্বৰৰ মহান প্ৰেমৰ বাণী ভক্তি বচন অনুষ্ঠানৰ আৰম্ভণিতেই শুনক বাইবেলৰ বাণী।
আমাৰ পৰম পবিত্ৰ প্ৰভু যীশুখ্ৰীষ্টৰ নামত নমস্কাৰ প্ৰিয় শ্ৰোতা, আপোনাৰ ভালনে বাৰু? আমাৰ এই ভক্তিবচন অনুষ্ঠান শুনি থকাৰ বাবে আপোনাক আমি প্ৰথমতেই ধন্যবাদ জনাইছোঁ। আপোনালোকৰ মাজৰ বহুতো শ্ৰোতাই আমাক চিঠি পত্ৰৰ যোগেদিও উৎসাহ উদ্দীপনা যোগাই আহিছে। চিঠি লিখাৰ কষ্টকণ কৰাৰ বাবে সেই শ্ৰোতাসকললৈও আমি ধন্যবাদ জনাইছোঁ। এই অনুষ্ঠান শুনি আপোনালোকৰ বহুতেই উপকৃত হোৱা বুলি লিখিছে, সেই কথাত আমি নথৈ আনন্দিত হৈছো। প্ৰিয় শ্ৰোতা, আপুনি বাৰু কেতিয়াবা আমালৈ চিঠি লিখিছেনে? আপুনি হয়তো ভাবিছে সদায়নো কিয় চিঠি লিখাৰ কথা কৈ থাকে, কিন্তু আমি যে নকৈ থাকিব নোৱাৰোঁ। আপোনালোকৰ পৰা চিঠি পত্ৰ যদি আমি নাপাওঁ, আমিনো কেনেকৈ গম পাম আমাৰ এই অনুষ্ঠান ৰাইজে শুনি আছে বুলি? আৰু যদি কোনেও নুশুনেই, তেনেহ'লে আমিনো ইমান কষ্ট কৰোঁ কোন হতেৰে? আৰু আপোনালোকে যদি একো মতামত নজনায়, আমিনো কেনেকৈ জানিম এই অনুষ্ঠানটো শুনি ৰাইজে ভালেই পাইছে নে বেয়াই পাইছে? গতিকে প্ৰিয় শ্ৰোতা, অনুগ্ৰহ কৰি এই ঠিকনাত দুষাৰিমান লিখি পঠিয়াওকচোন।
ভক্তিবচন টি ডব্লিউ আৰ ইণ্ডিয়া, ডাক বাকচ নম্বৰ 70, গুৱাহাটী 78100001। ভক্তিবচন টি ডব্লিউ আৰ ইণ্ডিয়া, পোষ্টবক্স নম্বৰ 70, গুৱাহাটী 78100001। আমাৰ ৱেবছাইট www.radio882.com।
আহকচোন আজিৰ বাইবেল অধ্যয়ন আৰম্ভ কৰাৰ আগতে আমাৰ সৃষ্টিকৰ্তা ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনাত মূৰ্ণত কৰোঁ হওক। আমি প্ৰাৰ্থনা কৰোঁ। হে আমাৰ স্বৰ্গত থকা অসীম দয়ালু পিতৃ ঈশ্বৰ, তোমাৰ মহান নামৰ ধন্যবাদ কৰোঁ। তুমি এই বিশাল বিশ্বব্ৰহ্মাণ্ডৰ সৃষ্টিকৰ্তা, পালনকৰ্তা, সৰ্বশক্তিমান, সৰ্বজ্ঞানী, সৰ্বব্যাপী ঈশ্বৰ। তুমি পবিত্ৰ ঈশ্বৰ। তোমাৰ নাম লোৱাৰেই আমি যোগ্য নহয় প্ৰভু। আমাৰ একো নাই যাৰে আমি তোমাৰ দৃষ্টিত গ্ৰহণীয় হ'ব পাৰোঁ। আমি দুৰ্বল পাপী মানুহ মাত্ৰ, কিন্তু প্ৰভু, তুমি প্ৰেমময়, কৰুণাময়, অনুগ্ৰহশীল ঈশ্বৰ। তোমাৰ প্ৰেমৰ তুলনা নাই। তুমি যে আমাক প্ৰেম কৰিলা তাৰ প্ৰমাণ দিলা তোমাৰ একমাত্ৰ পুত্ৰ যীশুখ্ৰীষ্টক আমালৈ দান কৰাৰ দ্বাৰাই। তেওঁ আমাৰ পৰিত্ৰাণৰ কাৰণে ক্ৰুচত আমাৰ পাপৰ প্ৰায়চিত্ত কৰি আমাৰ বাবে মুক্তিৰ পথ প্ৰস্তুত কৰিলে। তেওঁতেই বিশ্বাস কৰি আজি আমি পৰিত্ৰাণ লাভ কৰি তোমাক পিতৃ বুলি মাতিব পৰা হৈছো। প্ৰভু, তুমি আমাক কিয় যে ইমান ভাল পোৱা, কিয় যে ইমান প্ৰেম কৰা আমি বুজি নাপাওঁ। এতিয়া আহা, তোমাৰ মহান বাক্য বাইবেল শাস্ত্ৰ অধ্যয়ন কৰাত আমাক সহায় কৰা। তোমাৰ বাক্য তুমিয়েই আমাক বুজাই দিয়া। এই অনুষ্ঠানৰ শ্ৰোতাসকলক তুমি বিশেষভাৱে আশীৰ্বাদ কৰা, তেওঁলোকৰ জীৱন সফল কৰি তোলা, কিয়নো এই প্ৰাৰ্থনা আমাৰ মহান ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টৰ নামত অৰ্পণ কৰিলোঁ। আমেন। প্ৰিয় শ্ৰোতা, আপুনি বাৰু আমাৰ এই ভক্তিবচন অনুষ্ঠান নিয়মিতভাৱে শুনি আছেনে? আপুনি যদি শুনি আছে, তেনেহ'লে আপুনি নিশ্চয় জানে যে আমি কিছুদিন ধৰি বাইবেলৰ একেবাৰে শেষৰখন পুস্তক অৰ্থাৎ যোহনৰ প্ৰতি প্ৰকাশিত বাক্য বা চমুকৈ প্ৰকাশিত বাক্য নামৰ পুস্তকখনৰ অধ্যয়ন চলাই আছোঁ। যোৱা অনুষ্ঠানত আমি এই প্ৰকাশিত বাক্য পুস্তকৰ 13 নম্বৰ অধ্যায়ৰ অধ্যয়ন আৰম্ভ কৰিছিলোঁ আৰু 13 নম্বৰ অধ্যায়ৰ প্ৰথম পদ দুটা পঢ়ি আলোচনা আগবঢ়াইছিলোঁ। আজিৰ অনুষ্ঠানত আমি এই 13 নম্বৰ অধ্যায়ৰ 3 নম্বৰ পদৰ পৰা আমাৰ আলোচনা আৰম্ভ কৰিম। ইতিমধ্যে আমি পালোঁ যে ছয়তানে সমুদ্ৰৰ বালিত থিয় হ'ল আৰু সমুদ্ৰৰ পৰা উঠাই অনালে এটা পশু। সেই পশুটো খ্ৰীষ্টাৰী, এজন ব্যক্তি। এই পশুটোৱেই ছয়তানৰ দ্বাৰা নিয়ন্ত্ৰিত ব্যক্তি হিচাপে প্ৰাচীন ৰোমীয়া সাম্ৰাজ্য পুনৰ গঠিত কৰিব আৰু গোটেই পৃথিৱীতে কঠোৰ একনায়কত্ববাদী শাসন চলাব। এতিয়া আমি 3 নম্বৰ পদৰ পৰা চাই যাম। প্ৰকাশিত বাক্য 13 নম্বৰ অধ্যায় 3 নম্বৰ পদ পাঠ কৰি দিছোঁ। ইয়াত এনেদৰে লিখা আছে, পাছে তাৰ মূৰবোৰৰ এটা মৰাকৈ কটা যেন দেখিলোঁ, কিন্তু সেই মৃত্যুজনক ঘাঁ সুস্থ কৰা হলত গোটেই জগতখনেই সেই পশুৰ কথাত আচৰিত মানিলে। আকৌ প্ৰকাশিত বাক্য 17 নম্বৰ অধ্যায়ৰ 8 নম্বৰ পদত আমি এনেদৰে পঢ়িবলৈ পাওঁ, তুমি যি পশুক দেখিলা সি আছিল কিন্তু সম্প্ৰতি নাই, সি অগাধ ঠাইৰ পৰা উঠি বিনাশৰ ঠাইলৈ যাবলৈ উদ্যত আছে আৰু জগত স্থাপনৰে পৰা জীৱন পুস্তকত যিবিলাকৰ নাম লিখা নাই এনে পৃথিৱী নিবাসীবিলাকে যেতিয়া সেই পশুক দেখিব যে সি আছিল কিন্তু সম্প্ৰতি নাই, পাছে উপস্থিত হ'ব, তেতিয়া তেওঁলোকে বিস্ময় মানিব। গতিকে বহুতে ভাবে যে সেই পশুটোক ছয়তানে মৃত অৱস্থাৰ পৰা আকৌ জীয়ালে, কিন্তু সেইটো হ'ব নোৱাৰে, কাৰণ জীৱন দিব পৰা ক্ষমতা ছয়তানৰ হাতত নাই। কেৱল প্ৰভু যীশুখ্ৰীষ্টইহে মৃতকক জীৱন দিব পাৰে, কাৰণ আমি বাইবেলত এনেদৰে পঢ়িবলৈ পাওঁ। যোহনে লিখা শুভবাৰ্তাৰ পৰা আমি পাঠ কৰি দিছোঁ। যোহনে লিখা শুভবাৰ্তা 5 নম্বৰ অধ্যায় 21 নম্বৰ পদত এনেদৰে লিখা আছে, কিয়নো পিতৃয়ে যেনেকৈ মৃতবিলাকক তুলি জীয়াই, পুত্ৰয়ো যাকে যাকে ইচ্ছা কৰে তেনেকৈ তাকে তাকে জীয়াই। আকৌ সেই যোহনে লিখা শুভবাৰ্তাৰেই 5 নম্বৰ অধ্যায়ৰ 25 নম্বৰ পদত আমি এনেদৰে লিখি থোৱা পাওঁ, মই তোমালোকক অতি স্বৰূপকৈ কওঁ, যি সময়ত মৃতবিলাকে ঈশ্বৰৰ পুত্ৰৰ মাত শুনিব আৰু যিবিলাকে শুনে তেওঁবিলাক জীৱ, এনে সময় আহিছে, এতিয়াও হৈছে। আকৌ 28 আৰু 29 পদত এনেদৰে পাওঁ, তোমালোকে ইয়াত বিস্ময় নামানিবা, কিয়নো যি কালত মৈদামত থকা সকলোৱে তেওঁৰ মাত শুনি সৎকৰ্ম কৰাবিলাক জীৱনৰ পুনৰুত্থানলৈ আৰু কুকৰ্ম কৰাবিলাক সুধ বিচাৰৰ পুনৰুত্থানলৈ ওলাব, সেই কাল আহিছে। এৰা, কেৱল প্ৰভু যীশুৱেহে জীৱন দিব পাৰে। গতিকে আমি ভাবোঁ ইয়াত যি পুনৰুত্থানৰ কথা কোৱা হৈছে সেইটো পৃথিৱীৰ মানুহবিলাকক ভুলাবলৈ ছয়তানে দেখুওৱা এটা ভুৱা কাৰ্যহে। কিছুমান লোকে আকৌ ক'ব খোজে যে ইয়াত পশুটোৱে ৰোমীয়া সাম্ৰাজ্যক বুজাইছে আৰু ৰোমীয়া সাম্ৰাজ্যৰ প্ৰাচীন সাম্ৰাজ্যবাদী শাসন ব্যৱস্থা পুনৰ্জীৱিত কৰা হ'ব ছয়তানৰ দ্বাৰা, মৰা মানুহ জীওৱাৰ নিচিনাকৈ। ৰোমীয়া সাম্ৰাজ্য এনেদৰে পুনৰ গঠিত নিশ্চয় হ'ব, কিন্তু ৰোমীয়া সাম্ৰাজ্যৰ আচলতে মৃত্যু হোৱা নাছিল। ৰোমীয়া সাম্ৰাজ্য নিজে নিজে দুখৰ দুখৰকৈ ভাঙিহে গৈছিল, আৰু ছয়তানে নিশ্চয় এদিন এই সাম্ৰাজ্যখন পুনৰ গঠিত কৰিব। কিন্তু এই তিনি নম্বৰ পদত পোৱা পশুটোৰ বৰ্ণনাটোৰ অধিক গ্ৰহণযোগ্য ব্যাখ্যা এটাৰ প্ৰয়োজন। আমি ভাবোঁ পশুটো আচলতে এজন মানুহ, আৰু এই মানুহজনে মৰাৰ পৰা জি উঠাৰ নিচিনা কাম এটা কৰি প্ৰভু যীশুৰ পুনৰুত্থানৰ নকল কৰি জগতৰ মানুহক ভুলাবলৈ চেষ্টা কৰিব। সেই মহাক্লেশৰ সময়ছোৱাত এনেদৰে প্ৰচণ্ড মিছা কথাতেই জগতৰ মানুহ ভুল যাব। আমি বাইবেলত পাইছোঁ যে ঈশ্বৰে তেওঁলোকক এনেদৰে প্ৰবঞ্চিত হ'বলৈকে এৰি দিব। বাইবেলত এনেদৰে পাওঁ, কিয়নো তেওঁবিলাকে পৰিত্ৰাণ পাবৰ কাৰণে সত্যতালৈ যি প্ৰেম তাক গ্ৰাহ্য নকৰিলে, আৰু সেইকাৰণেই যিবোৰে সত্যতাত বিশ্বাস নকৰি অধৰ্মতে সন্তুষ্ট হ'ল তেওঁবিলাকৰ সুধ বিচাৰ হ'বলৈ, তেওঁবিলাকে যেন মিছাত বিশ্বাস কৰে তাৰ কাৰণে ঈশ্বৰে তেওঁবিলাকলৈ ভ্ৰান্তিৰ কাৰ্যসাধন পঠাই দিয়ে। দ্বিতীয় থিচলনিকিয়া দ্বিতীয় অধ্যায় দহৰ পৰা বাৰ নম্বৰ পদ। জগতৰ মানুহে খ্ৰীষ্টৰ পুনৰুত্থানৰ কথা বিশ্বাস নকৰিব, কিন্তু ছয়তানে দেখুওৱা এই ভুৱা পুনৰুত্থানকে বিশ্বাস কৰি ল'ব। এই ভুৱা পুনৰুত্থানৰ দ্বাৰা ছয়তানে ঈশ্বৰ নিন্দা কৰিব। তেতিয়া মানুহৰ মাজত এনেদৰে প্ৰশ্ন উঠোৱা হ'ব, ছয়তানে কৰিব নোৱাৰা কি এনে কামনো যীশুখ্ৰীষ্টই কৰি দেখুৱাব পাৰিছে? প্ৰিয় শ্ৰোতা, খ্ৰীষ্টৰ পুনৰুত্থানৰ কামটো কোনেও কৰি দেখুৱাব নোৱাৰিব, ছয়তানেও নোৱাৰে। ছয়তানে ভেলকিবাজিহে কৰিব পাৰিব, আচলতে পুনৰুত্থান ঘটাব নোৱাৰিব। আৰু ছয়তানৰ সেই মিথ্যা কথাতে পৃথিৱীৰ মানুহ ভুল যাব, আৰু তাৰ ফলত কি হ'ব? যেতিয়া খ্ৰীষ্টীয় বিশ্বাসীয়ে ক'ব খ্ৰীষ্ট মৃত্যুঞ্জয়ী, তেতিয়া অবিশ্বাসীসকলেও গৰ্ব কৰি ক'ব খ্ৰীষ্টাৰীও মৃত্যুঞ্জয়ী, যিটো আচলতে মিছা। খ্ৰীষ্টক পৰিত্যাগ কৰা জগতখনে এনেদৰে খ্ৰীষ্টাৰীৰ মিছা কথা মিছা কাৰ্যত ভুল গৈ খ্ৰীষ্টাৰীৰেই বশ হৈ পৰিব। এতিয়া আমি লাহে লাহে খ্ৰীষ্টাৰীৰ গোটেই স্বৰূপটো দেখা পাইছোঁ। আমি ইতিমধ্যে চাৰিজন অশ্বাৰোহীৰ কথা পাইছিলোঁ। প্ৰথমতেই পাইছিলোঁ বগা ঘোঁৰাত উঠি অহা ব্যক্তিজনৰ কথা। সেই ব্যক্তিজনেই খ্ৰীষ্টাৰী। খ্ৰীষ্টাৰীয়ে জগতক শান্তিৰ সপোন দেখুৱাব, কিন্তু প্ৰকৃততে দিব অশান্তি। খ্ৰীষ্টাৰীয়ে আহি জগতৰ মানুহক ক'ব, মই জগতত প্ৰকৃত স্থায়ী শান্তি স্থাপন কৰিম। তেতিয়া জগতে খ্ৰীষ্টাৰীক গ্ৰহণ কৰি ল'ব আৰু খ্ৰীষ্টাৰীৰ হাতত শাসনভাৰ গতাই দিব। সকলো দেশ জাতি ভাষাৰ লোকে খ্ৰীষ্টাৰীক নেতা বুলি মানি ল'ব। চাৰি নম্বৰ পদ, আৰু সকলোৱে নাগক প্ৰণিপাত কৰিলে, কিয়নো সি পশুক নিজৰ ক্ষমতা দিলে, আৰু তেওঁবিলাকে পশুকো প্ৰণিপাত কৰি ক'লে, এই পশুৰ তুল্য কোন আছে, তাৰে সৈতে কোনে যুদ্ধ কৰিব পাৰে? এয়াই হ'ব ছয়তানৰ কাৰণে বহুদিন ধৰি আশাৰে বাট চাই থকা সময়। ছয়তানে উপাসনা লাভ কৰিব বিচাৰে, আৰু গোটেই জগতখনেই এদিন এনেদৰে ছয়তানক সেৱা কৰিব। প্ৰিয় শ্ৰোতা, আজি যদি পৃথিৱীত পবিত্ৰ আত্মাৰ প্ৰভাৱ নাথাকিলেহেঁতেন, আৰু আজি যদি ছয়তানৰ ক্ষমতাৰে আমাৰ সন্মুখলৈ খ্ৰীষ্টাৰী আহিলেহেঁতেন, আজিও নিশ্চয় অনেকে খ্ৰীষ্টাৰীক সেৱা কৰি উপাসনা কৰিলেহেঁতেন। কিন্তু সেই সময়ত তেনেকুৱাই ঘটিব। কিছুদিনৰ বাবে ঈশ্বৰে তেনেকুৱা হ'বলৈ এৰি দিব, আৰু তেওঁবিলাকে পশুকো প্ৰণিপাত কৰি ক'লে, এই পশুৰ তুল্য কোন আছে, অৰ্থাৎ তেতিয়া মানুহবোৰে ক'ব, চোৱা আমি বাইবেলত থকা ঈশ্বৰতকৈও শ্ৰেষ্ঠ ব্যক্তি এজনক উপাসনা কৰিছো। পাঁচ নম্বৰ পদ, তাক বৰ বৰ কথা আৰু ঈশ্বৰ নিন্দাসূচক বাক্য কোৱা মুখ দিয়া হ'ল, আৰু দুকুৰি দুমাহলৈকে কাৰ্য কৰিবলৈ তাক ক্ষমতা দিয়া হ'ল। কিন্তু ভাল খবৰ এইটোৱেই যে খ্ৰীষ্টাৰিক মাত্ৰ 42 মাহ অৰ্থাৎ 3.5 বছৰহে সময় দিয়া হ'ব এই পৃথিৱীত শাসনভাৰ চলাবলৈ। তাক বৰ বৰ কথা আৰু ঈশ্বৰ নিন্দাসূচক বাক্য কোৱা মুখ দিয়া হ'ল, অৰ্থাৎ এই লোকজনে বৰ ফিতাহি মৰা কথা ক'ব। এই ব্যক্তিজনৰ বিষয়ে দানিয়েলেও এই কথা কৈছে, খুব ডাঙৰ ডাঙৰ কথা কৈ এই খ্ৰীষ্টাৰীয়ে মানুহবোৰক ভুলাব। সেইকাৰণেই আমি ডাঙৰ ডাঙৰ বক্তৃতা দিয়া মানুহৰ কথা শুনোতে আজিও সাৱধান হ'ব লাগে। বাইবেলৰ পৰা শিক্ষা দিয়া যেন দেখুৱাই বহুতো মানুহে আনক অপথে নিয়া আমি দেখি থাকোঁ, শুনি থাকোঁ। কিন্তু সেই খ্ৰীষ্টাৰী হ'ল চলাহী কথা কোৱাত শ্ৰেষ্ঠ। খ্ৰীষ্টক পৰিত্যাগ কৰা এই জগতখনৰ লোকক চলাহী কথাৰে ভুলাই খ্ৰীষ্টাৰী হৈ পৰিব উপাস্য দেৱতাস্বৰূপ আৰু গোটেই পৃথিৱীৰ একচত্ৰী সম্ৰাট। ছয় নম্বৰ পদটো পঢ়ি দিছোঁ, তাতে সি নিজ মুখ মেলি ঈশ্বৰৰ বিৰুদ্ধে ঈশ্বৰ নিন্দাসূচক বাক্যেৰে তেওঁৰ নাম আৰু তেওঁৰ বাসস্থান অৰ্থাৎ স্বৰ্গ নিবাসী সকলোকে নিন্দা কৰিবলৈ ধৰিলে। সেই পশু অৰ্থাৎ খ্ৰীষ্টাৰীয়ে এনেকুৱা ঘিনলগীয়া অৱস্থালৈ নামি যাব, সি খ্ৰীষ্টৰ বিৰোধিতা কৰিব আৰু যি খ্ৰীষ্টৰ মণ্ডলী সেই সময়ত স্বৰ্গত থাকিব সেই মণ্ডলীৰো বিৰোধিতা কৰিব। সেই সময়ত যে খ্ৰীষ্টীয় মণ্ডলী পৃথিৱীত নাথাকিব সেইবাবে আমি ঈশ্বৰক ধন্যবাদ জনাব পাৰোঁ। আমি বাৰে বাৰে এই কথা উল্লেখ কৰি আহিছোঁ যে খ্ৰীষ্টীয় মণ্ডলীয়ে মহাক্লেশৰ সন্মুখীন হ'ব নালাগে, কাৰণ তাৰ আগে আগেই এই পৃথিৱীৰ পৰা খ্ৰীষ্টীয় মণ্ডলীক উঠাই লৈ যোৱা হ'ব স্বৰ্গলৈ। গতিকে খ্ৰীষ্টীয় মণ্ডলীয়ে এই খ্ৰীষ্টাৰীৰ শাসনৰ অধীন হৈ থাকিব লগা পৰিস্থিতি নহয়। সাত আৰু আঠ নম্বৰ পদ দুটা পঢ়ি দিছোঁ, আৰু পবিত্ৰ লোকে সৈতে যুদ্ধ কৰি তেওঁবিলাকক জয় কৰিবলৈ তাক শক্তি দিয়া হ'ল, আৰু সকলো ফৈদ লোক ভাষা আৰু জাতিবিলাকৰ ওপৰত তাক ক্ষমতা দিয়া হ'ল, তাতে জগত স্থাপনৰ পূৰ্বৰে পৰা হত হোৱা সেই মেৰ পোৱালীৰ জীৱন পুস্তকত যিবিলাকৰ নাম লিখা নাই পৃথিৱী নিবাসী সেই সকলো লোকে তাক প্ৰণিপাত কৰিব, কাৰোবাৰ যদি কাণ আছে তেওঁ শুনক। আৰু পবিত্ৰ লোকে সৈতে যুদ্ধ কৰি তেওঁবিলাকক জয় কৰিবলৈ তাক শক্তি দিয়া হ'ল। পবিত্ৰবিলাক মানে কোন? পবিত্ৰবিলাক মানে খ্ৰীষ্টীয় মণ্ডলী নহয়, কাৰণ খ্ৰীষ্টীয় মণ্ডলী সেই সময়ত পৃথিৱীত নাথাকে। কিন্তু আমি ইতিমধ্যে উল্লেখ কৰি আহিছোঁ যে সেই মহাক্লেশৰ সময়ছোৱাত বহুতো লোকে প্ৰভু যীশুক চিনি পাব আৰু তেওঁকেই প্ৰভু আৰু ত্ৰাণকৰ্তা বুলি গ্ৰহণ কৰিব। যিহুদী আৰু পৰজাতি দুয়ো ধৰণৰ লোকেই এনেদৰে খ্ৰীষ্টক গ্ৰহণ কৰিব। কিন্তু সেই পশুৱে এই পবিত্ৰ লোকসকলক জয় কৰিবলৈ ক্ষমতা পাব, ঈশ্বৰেই এনে হ'বলৈ দিব, আৰু সেই বিশ্বাসীসকল খ্ৰীষ্টৰ নামৰ কাৰণে শ্বহীদ হ'ব লাগিব, আৰু সকলো ফৈদ ভাষা জাতিৰ ওপৰত সি অধিকাৰ চলাব। তাতে জগত স্থাপনৰ পূৰ্বৰে পৰা হত হোৱা সেই মেৰ পোৱালীৰ জীৱন পুস্তকত যিবিলাকৰ নাম লিখা নাই পৃথিৱী নিবাসী সেই সকলো লোকে তাক প্ৰণিপাত কৰিব, অৰ্থাৎ খ্ৰীষ্টৰ জীৱন পুস্তকত নাম লিখা থকাবোৰে অৰ্থাৎ খ্ৰীষ্টীয় বিশ্বাসীসকলে প্ৰণিপাত নকৰিব। খ্ৰীষ্টই হৈছে জগত স্থাপনৰ পূৰ্বেই হত হোৱা মেৰ পোৱালী, তেওঁ জগতৰ পাপ বৈ নিয়া ঈশ্বৰৰ মেৰ পোৱালী, তেওঁ হত হ'ব লগা হ'ল মানৱক উদ্ধাৰ কৰিবলৈ। তেওঁ ক্ৰুচত তেওঁৰ অমূল্য তেজ পোৱালে আমাৰ পাপৰ প্ৰায়চিত্ত কৰিবলৈ। তেওঁত বিশ্বাস কৰি আমি আমাৰ সকলো পাপৰ ক্ষমা লাভ কৰিব পাৰোঁ, কাৰণ তেওঁ আমাৰ সকলো পাপৰ শাস্তি ক্ৰুচত নিজে বহন কৰিলে। খ্ৰীষ্টত বিশ্বাস স্থাপন কৰা প্ৰতিজন লোকৰ নাম সেই জীৱন পুস্তকত লিখা আছে। ইয়াত এই কথাই বুজোৱা হৈছে যে যিসকল লোকৰ নাম সেই জীৱন পুস্তকত নাই অৰ্থাৎ খ্ৰীষ্টত বিশ্বাস স্থাপন নকৰা সকলো লোকেই সেই পশু অৰ্থাৎ খ্ৰীষ্টাৰীক প্ৰণিপাত কৰিব। কাৰোবাৰ যদি কাণ আছে তেওঁ শুনক। এইটো গুৰুত্বপূৰ্ণ কথা, মন দি শুনিবলগীয়া কথা, সেইবাবেই এনেদৰে কোৱা হৈছে। এই কথা হাঁহি উৰুৱাই দিবলগীয়া কথা নহয়। এতিয়া ন আৰু দহ নম্বৰ পদ দুটা পঢ়ি দিছোঁ। কোনো যদি বন্দী অৱস্থাৰ নিমিত্তে হয় তেওঁ বন্দী অৱস্থালৈ যাব, কোনোৱে যদি তৰোৱালেৰে বধ কৰে তেওঁ তৰোৱালেৰে হত হ'ব লাগিব। ইয়াত পবিত্ৰ লোকবিলাকৰ ধৈৰ্য আৰু বিশ্বাস আছে। কোনো যদি বন্দী অৱস্থাৰ নিমিত্তে হয় তেওঁ বন্দী অৱস্থালৈ যাব, কোনোৱে যদি তৰোৱালেৰে বধ কৰে তেওঁ তৰোৱালেৰে হত হ'ব লাগিব। প্ৰিয় শ্ৰোতা, ইয়াত যিখিনি কথা কোৱা হৈছে এইখিনি কথা মোৰ বাবে নহয়, আশা কৰোঁ আপোনাৰ বাবেও নহয়। কাৰণ চাৰি নম্বৰ অধ্যায়ৰ পৰাই আমি পাই আহিছোঁ খ্ৰীষ্টীয় মণ্ডলী পৃথিৱীত নাই, স্বৰ্গত থকা বুলিহে। গতিকে মহাক্লেশৰ সময়ত এই ভয়ানক ঘটনাবোৰ ঘটি থকা সময়ত এই পৃথিৱীত খ্ৰীষ্টীয় মণ্ডলী নাথাকিব। আপুনি যদি খ্ৰীষ্টীয় বিশ্বাসী তেন্তে আপুনিও এই ঘটনাবোৰ ঘটাৰ সময়ত পৃথিৱীত নাথাকিব। মহাক্লেশৰ সময়ছোৱাত যিসকল লোকে খ্ৰীষ্টক গ্ৰহণ কৰিব সেই পবিত্ৰ লোকবোৰৰ প্ৰতিহে ইয়াত কথাখিনি কোৱা হৈছে। সেই মহাক্লেশৰ সময়ত খ্ৰীষ্টাৰী হ'ব পৃথিৱীৰ একনায়কত্ববাদী শাসক। মানুহে আনকি খ্ৰীষ্টাৰীৰ অনুমতি নোহোৱাকৈ বেচা কিনাও কৰিব নোৱাৰিব, খ্ৰীষ্টাৰীৰ অনুমতি নোহোৱাকৈ ভ্ৰমণ কৰিবও নোৱাৰিব। খ্ৰীষ্টাৰীয়ে যেনে কঠোৰভাৱে শাসন চলাব তেনেভাৱে আগতে কোনেও কেতিয়াও এই পৃথিৱীত শাসন চলোৱা নাই। ঈশ্বৰে সেই সময়ত পৃথিৱীত থাকিবলগীয়া বিশ্বাসীসকলক কৈছে খ্ৰীষ্টাৰীক প্ৰতিৰোধ নকৰিবা। কিয়? কাৰণ কৰি একো লাভ নহ'ব। আৰু দ্বিতীয়তে, সেই সময়ত তেওঁলোকক ধৈৰ্য আৰু বিশ্বাসেৰে থাকিবলৈ কোৱা হৈছে। ঈশ্বৰে দেখাত পৃথিৱীৰ নিয়ন্ত্ৰণ এৰি দিয়া যেন লাগিব, পৃথিৱীখন চয়তানক গতাই দিয়া যেন লাগিব। আজি পবিত্ৰ আত্মাই পৃথিৱীখনৰ মন্দতা, বৰ্বৰতা, নিষ্ঠুৰতা আদি বহু পৰিমাণে কম কৰি ৰাখিছে। কিন্তু সেই সময়ত পবিত্ৰ আত্মাই মন্দ লোকক মন্দ কৰ্ম কৰি যাবলৈ এৰি দিব। চয়তানৰ শক্তিবোৰৰ দপদপনিয়ে চৰম সীমা পাবগৈ। ঈশ্বৰে চয়তানকো এবাৰ এনেদৰে পৃথিৱী শাসন কৰাৰ সুবিধা দিব, যাতে চয়তানে পাছত আপত্তি কৰাৰ সুবিধা নাপায়। কিন্তু সেই সময় চুটি কৰা হ'ব। কিয়? মঠিয়া লিখা শুভবাৰ্তা চৌব্বিছ অধ্যায় বাইছ নম্বৰ পদত আমি এনেদৰে পাওঁ, আৰু সেই দিনৰ সংখ্যা কম নকৰা হ'লে কোনো প্ৰাণীৰে ৰক্ষা নহ'লহেঁতেন, কিন্তু মনোনীত লোকৰ নিমিত্তে সেই দিনৰ সংখ্যা কম কৰা হ'ব। এৰা, চয়তানৰ সেই প্ৰচণ্ড শাসনৰ দিন চমু নকৰিলে পৃথিৱীত কোনো মানুহ বাচি থকাই টান হ'ব। তেতিয়াৰ কথাটো বাদেই চয়তানে আজিও মানুহক লটিঘটি কৰি আছে। সেয়েহে আজিৰ এই মন্দ জগততো সাৱধানে থাকি প্ৰভু যীশুতেই সম্পূৰ্ণ ভাৰ অৰ্পণ কৰি তেওঁতেই সম্পূৰ্ণ ভৰসা কৰি তেওঁৰ বাধ্য হৈ চলাই নিৰাপদ নহয়নে বাৰু? চিন্তা কৰি চাওকচোন। ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰক। আমেন।
হৃদয় সদায় মধুরতারে পূর হয়। ইমান পৰে আপুনি ভক্তিবচন অনুষ্ঠানটি শুনিলে।
এই বিষয়ে আপোনাৰ মতামত জানিবলৈ পালে আমি নথৈ আনন্দিত হ'ম। আমি প্ৰস্তুত কৰা বাইবেল অধ্যয়নৰ আন চিডিসমূহ পাব বিচাৰিলেও আমালৈ লিখক।
অনুষ্ঠানটি শুনি কেনে পালে আমালৈ চিঠি লিখি জনাবচোন। অনুষ্ঠানত প্ৰচাৰ কৰা কোনো কথা বুজিব লগা থাকিলেও আমালৈ লিখক।
আমাৰ ঠিকনা
ভক্তিবচন
ট্ৰান্স ৱৰ্ল্ড ৰেডিঅ' ইণ্ডিয়া ডাক বাকচ নম্বৰ 70 গুৱাহাটী 78100 1।
ঠিকনাটো আৰু এবাৰ কৈছো, ভক্তিবচন
ট্ৰান্স ৱৰ্ল্ড ৰেডিঅ' ইণ্ডিয়া ডাক বাকচ নম্বৰ 70 গুৱাহাটী 78100 1। আমাৰ ইমেইল এড্ৰেছটো হৈছে assamese.ttb@radio882.com। আমাৰ ৱেবছাইট www.twr.in।
আপুনি টেলিফোনৰ মাধ্যমেৰে আমাক যোগাযোগ কৰিব পাৰে। আমাৰ টেলিফোন নম্বৰটো হৈছে 03-61-260-4671। ফোন নম্বৰটো আকৌ এবাৰ কৈছো, 03-61-260-4671। আজিৰ অনুষ্ঠানটি ইমানতে সামৰিছো। ঈশ্বৰৰ শান্তি আৰু অনুগ্ৰহ আপোনাৰ লগত থাকক। ধন্যবাদ।
প্ৰতিটো খোজতে দুখৰ ছায়া জীৱন, যদিও আছে প্ৰতিটো খোজতে দুখৰ ছায়া জীৱন, তুমিয়ে গভীৰ সান্তনাৰ সাগৰ, তুমিয়ে সাধনা জীৱন, তুমিয়ে গভীৰ সান্তনাৰ সাগৰ, তুমি সাধনা জীৱন, হে মোৰ যীশু প্ৰিয় প্ৰভু, আজীৱন তোমাকে আৰাধো, তোমাৰ কাষত হৃদয় সদায় মধুৰতাৰে পূৰ হয়, হে মোৰ যীশু প্ৰিয় প্ৰভু, আজীৱন তোমাকে